خذ من أموالهم صدقة تطهرهم وتزكيهم بها وصل عليهم إن صلاتك سكن لهم والله سميع عليم.
তুমি সিহঁতৰ সম্পদৰ পৰা চাদাকা গ্ৰহণ কৰা, ইয়াৰ দ্বাৰা তুমি সিহঁতক পবিত্ৰ কৰিবা আৰু পৰিশোধিত কৰিবা, লগতে তুমি সিহঁতৰ বাবে দোৱা কৰা। নিঃসন্দেহে তোমাৰ দোৱা হৈছে সিহঁতৰ বাবে প্ৰশান্তিকৰ, আৰু আল্লাহ সৰ্বশ্ৰোতা সৰ্বজ্ঞানী।